নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত শ্ৰীভূমি জিলাৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ 15,671গৰাকী সদস্যক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে। জিলাখনৰ মুণ্ডামালা খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে দিয়া ভাষণত কয় যে চৰকাৰী অনুদান হিচাপে লাভ কৰা ধন অপচয় কৰাৰ পৰিৱৰ্তে অৰ্থনৈতিক উন্নয়নত বিনিয়োগ কৰা উচিত। তেওঁ কয় যে এই আঁচনিৰ অধীনত এতিয়া 10,000 টকাকৈ দিয়া হৈছে যদিও ক্ৰমান্বয়ে এই ধন 50,000লৈ বৃদ্ধি কৰা হ'ব। 17 ছেপ্টেম্বৰত সকলো নতুন আৰু পুৰণি অৰুণোদয় হিতাধিকাৰীয়ে ধন লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে। অহা 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত চাউলৰ লগতে চেনি, দালি আৰু নিমখ কম মূল্যত লাভ কৰিব পৰা যাব বুলি মুখ্যমন্ত্ৰীয়ে আজি ঘোষণা কৰে। আজিৰ অনুষ্ঠানত মন্ত্ৰী কৃষ্ণেন দোপাল, কৌশিক ৰায়, সাংসদ কৃপানাথ মাল্লাৰ লগতে কেইবাগৰাকীও নেতা উপস্থিত থাকে। বিটিচি নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে। চিৰাং জিলাৰ সদৰ কাজলগাঁৱত থকা জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি প্ৰাক্তন মন্ত্ৰী চন্দ্ৰন ব্ৰহ্ম, বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰী আৰু কাৰ্যবাহী সদস্য চাইখং বসুমতাৰীয়ে ইউ পি পি এলৰ দলৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰে। প্ৰাৰ্থীকেইগৰাকীৰ হৈ প্ৰচাৰ চলাই মন্ত্ৰী আৰু দলটোৰ জ্যেষ্ঠ নেতা উৰ্খাও গৌৰা ব্ৰহ্মই ইউ পি পি এল দলে পৰিষদ গঠনৰ বাবে সাজু হৈছে বুলি মত প্ৰকাশ কৰি মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীসকলৰ জয় নিশ্চিত বুলিও দাবী কৰে। বাক্সা জিলাত নিৰ্দলীয় প্ৰাৰ্থী মনমোহন মদাহীয়ে ককলাবাৰী পৰিষদীয় সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে। ইফালে দিহিৰা পৰিষদীয় সমষ্টিত গণ সুৰক্ষা প্ৰাৰ্থীৰ প্ৰাৰ্থী হিচাপে ঘনশ্যাম দাসে বাক্সা জিলাৰ আয়ুক্তৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে। জিলাখনৰ মুছলপুৰ পৰিষদীয় সমষ্টিত ইউ পি পি এলৰ প্ৰাৰ্থী আৰু বি টি আৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই মনোনয়ন পত্ৰ দাখিল কৰে। তামোলপুৰতো ইউ পি পি এল, বি পি এফ, এ পি বি আৰু কংগ্ৰেছৰ বহুকেইজন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। ইয়াৰ লগতে বহুকেইগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ বাতৰি আমাৰ সংবাদদাতাই জনাইছে। গয়বাৰী সমষ্টিত ইউ পি পি এলৰ হৈ প্ৰমোদ বড়োৱে মনোনয়ন পত্ৰ দাখিল কৰে। তামোলপুৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিলৰ পিছত বি টি আৰৰ প্ৰধানগৰাকীয়ে বি টি আৰ অঞ্চলৰ 35 লাখ জনসাধাৰণৰ আশীৰ্বাদ লৈ তেওঁৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে বুলি দাবী কৰে। পৰিষদীয় নিৰ্বাচনত দলটোৰ উন্নত ফলাফল নিশ্চিত বুলি দাবী কৰি শ্ৰীবড়োৱে বিগত 5 বছৰত ইউ পি পি এলে ৰাইজৰ সমস্যা বহু পৰিমাণে সমাধান কৰিছে বুলি দৃঢ়ভাৱে প্ৰকাশ কৰে। বি পি এফ দলৰ প্ৰাৰ্থী জিতেন মুছাহাৰী আৰু কংগ্ৰেছ প্ৰাৰ্থী ৰুমি সিং মুছাহাৰীয়েও আজি সমষ্টিটোত মনোনয়ন পত্ৰ দাখিল কৰে। একেদৰে নাগৰিজুলি সমষ্টিত ইউ পি পি এলৰ ৰবীন্দ্ৰ বালা বিশ্বাসে মনোনয়ন পত্ৰ জমা দিয়ে। দৰঙাজুলি সমষ্টিত বি পি এফ আৰু ইউ পি পি এলৰ দুগৰাকী শীৰ্ষ নেতা ইমানুৱেল মুছাহাৰী আৰু জলেন দৈমাৰীয়ে মনোনয়ন পত্ৰ জমা দিয়ে। সমষ্টিটোত এ পি বি দলৰ মনোজ গয়াৰীয়েও মনোনয়ন পত্ৰ দাখিল কৰিছে। একেদৰে চেৰফাং গুৰেশ্বৰ আদি সমষ্টিতো ভালে কেইগৰাকী বিজেপি, ইউ পি পি এল, বি পি এফ দলৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। নাগৰিজুলি আৰু চেৰফাং সমষ্টিত কাইলৈ বিজেপিৰ প্ৰাৰ্থী ভজন দাস আৰু ৰণেন্দ্ৰ নাৰ্জাৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব বুলি আমাৰ তামোলপুৰৰ সংবাদদাতাই জানিবলৈ দিছে। ওদালগুৰি জিলাত ইউ পি পি এলৰ 9গৰাকী আৰু বি পি এফৰ 8গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। জিলা নিৰ্বাচনী বিষয়াৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত ইউ পি পি এলৰ নেতা ৰণগৌৰা নাৰ্জাৰী আৰু বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰী উপস্থিত থাকে। ভৈৰৱকুণ্ড সমষ্টিত ইউ পি পি এলৰ গোবিন্দ চন্দ্ৰ বসুমতাৰী আৰু বি পি এফৰ ৰিহণ দৈমাৰী, ৰৌতা সমষ্টিত বি পি এফৰ চৰণ বড়ো আৰু ইউ পি পি এলৰ ডঃ নীলোদ স্বৰ্গীয়াৰী, খৈৰাবাৰী সমষ্টিত বি পি এফৰ লোমছৰাও দৈমাৰী আৰু মুদৈবাৰীত বি পি এফৰ জগদীশ চৰকাৰে প্ৰতিদ্বন্দ্বিতা কৰিছে। বাক্সাতো শালবাৰী আৰু মথনগুৰি পৰিষদীয় সমষ্টিত বি পি এফৰ 2গৰাকী, কংগ্ৰেছৰ 1গৰাকী আৰু চি পি আই এমৰ 1গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। বি টি চি পৰিষদৰ নিৰ্বাচনৰ বাবে ৰাইজৰ দলে আজি প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। বি পি এফে কালি তৃতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছিল। এই তালিকা অনুসৰি চিৰাংদুৱাৰত দলটোৰ জ্যেষ্ঠ নেতা আৰু সভাপতি হাগ্ৰামা মহিলাৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। বৃত্তিমুখী শিক্ষা আৰু প্ৰশিক্ষণৰ ৰাষ্ট্ৰীয় আয়োগে উত্তৰ পূৰ্বাঞ্চলৰ বাবে কাইলৈ গুৱাহাটীত এখন কৰ্মশালাৰ আয়োজন কৰিছে। খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত হ'বলগীয়া এই কৰ্মশালাত অসমৰ উপৰি অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিক্কিম আৰু ত্ৰিপুৰাৰ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে 2018 চনত কেন্দ্ৰীয় চৰকাৰে প্ৰতিষ্ঠা কৰা ৰাষ্ট্ৰীয় বৃত্তিমুখী শিক্ষা আৰু প্ৰশিক্ষণ পৰিষদে দেশৰ বিভিন্ন প্ৰান্তত বৃত্তিমুখী শিক্ষা আৰু প্ৰশিক্ষণ প্ৰদানৰ দিহা কৰি আহিছে। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত। Thank you.